يسألونك عن الأهلة قل هي مواقيت للناس والحج وليس البر بأن تأتوا البيوت من ظهورها ولكن البر من اتقى وأتوا البيوت من أبوابها واتقوا الله لعلكم تفلحون
সিহঁতে তোমাক নতুন জোন সম্পৰ্কে প্ৰশ্ন কৰে, কিয় এইটো সৰু হয় আৰু কিয় ডাঙৰ হয়? কোৱা, এইটো হৈছে মানুহৰ বিভিন্ন কাম কাজৰ আৰু হজৰ বাবে সময় নিৰ্ধাৰক, আৰু পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো কোনো পুণ্যৰ কাম নহয়, বৰং পুণ্য হৈছে তাকো অৱলম্বন কৰা। এতেকে তোমালোকে সন্মুখৰ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰা আৰু তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।